এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। গুৱাহাটী বিমানবন্দৰক সংযোগ কৰি জালুকবাৰীৰ পৰা এলিভেটেড কৰিডৰ নিৰ্মাণ হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। চি বি এছ ইৰ আৰ্হিত অসমতো হাইস্কুল শিক্ষান্ত পৰীক্ষা দুবাৰকৈ অনুষ্ঠিত কৰাৰ বিষয়ে চিন্তা চৰ্চা। ধনশিৰি নৈ বাঢ়নী পানীত গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল প্লাবিত। লামডিং বদৰপুৰ ৰেল লাইনত কালিৰে পৰা পুনৰ ৰেল চলাচল আৰম্ভ। আৰু এজবেষ্টন টেষ্টত ইংলেণ্ডক 336 ৰাণত পৰাজিত কৰি এণ্ডাৰছন টেণ্ডুলকাৰ টেষ্ট শৃংখলাত ভাৰতৰ 1-1 সমতা স্থাপন। নমস্কাৰ, বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। নতুন আৰ্হিৰে নিৰ্মিত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ অহা নৱেম্বৰ মাহত মুকলি কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি প্ৰকাশ কৰে। উল্লেখযোগ্য যে নতুন বিমানবন্দৰ কপৌফুলৰ আৰ্হিৰে নিৰ্মাণ কৰি থকা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে গুৱাহাটী বিমানবন্দৰৰ পৰা জালুকবাৰীলৈ এটা নতুন এলিভেটেড কৰিডৰ নিৰ্মাণ কৰা হ'ব।
আমি নৱেম্বৰ মাহত গুৱাহাটীৰ নতুন এয়াৰপোৰ্ট উদ্বোধন কৰিম। সকলো গৌৰৱান্বিত হ'ব। অসমৰ কপৌফুলৰ চানেকিৰে যি ধৰণে গুৱাহাটী এয়াৰপোৰ্ট নিৰ্মাণ হৈছে, ভাৰতৰ মানুহে অকল এয়াৰপোৰ্টখন চাবৰ কাৰণে আহিব। লগত 6-লেনযুক্ত ৰাস্তা হৈছে। আৰু যোৱা কেইদিনমান আগতে মই নীতিন গাডকাৰী ডাঙৰীয়াক সাক্ষাৎ কৰিছিলোঁ। এইটো কথা দিছে যে এই বছৰৰ ভিতৰতে এয়াৰপোৰ্টৰ পৰা জালুকবাৰীলৈ ৰাস্তাৰ ওপৰেদি ডাইৰেক্টলি ইলেভেটেড কৰিডৰ এটা তেওঁ আমাক বনাই দিব।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ ৰুক্মিণী গাঁৱৰ নৱনিৰ্মিত ভগদত্ত উৰণ সেতুখন কালি ৰাইজৰ বাবে মুকলি কৰে। 111 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা 4টা লেনযুক্ত 670 মিটাৰ দৈৰ্ঘ্যৰ এই উৰণ সেতুখনে 6 মাইল ডাউন টাউন ৰুক্মিণী গাঁৱৰ যানজট লাঘৱ কৰিব বুলি আশা কৰা হৈছে। 2024 চনৰ অক্টোবৰত উৰণ সেতুখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল। উৰণ সেতুখনৰ নিৰ্মাণৰ বাবে 18 মাহ ধাৰ্য কৰা হৈছিল যদিও 9 মাহৰ ভিতৰতে ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হয়।
সঘনাই পাই থকা যানজঁটৰ ভিৰ আঁতৰ কৰিবলৈ ৰুক্মিণী গাঁৱত আমি এখন উৰণীয়া সেতু নিৰ্মাণৰ কাম হাতত লৈছিলোঁ। 18 মাহৰ সময়সীমা আছিল। মাত্ৰ 9 মাহৰ ভিতৰতে এই উৰণীয়া সেতুখন নিৰ্মাণ কৰি গুৱাহাটীবাসী ৰাইজক আজি আমি উপহাৰ দিছোঁ। এই উৰণীয়া সেতুখন নিৰ্মাণৰ পিছত গণেশগুৰিৰ পৰা খানাপাৰালৈ কোনো ট্ৰেফিক জাংচন নাথাকিব। সম্পূৰ্ণভাৱে ফ্ৰী ফ্ল' এটা ৰাস্তালৈ আমাৰ খানাপাৰা পৰা গণেশগুৰি ৰূপান্তৰ হ'ব। মই লোক নিৰ্মাণ বিভাগকো ধন্যবাদ জনাইছো। ভাষণতো কৈছো মালিগাঁৱৰ ফ্লাইঅভাৰখন থকাৰ আগতে মালিগাঁৱৰ যানজঁট আমাৰ নিশ্চয় মনত আছে। ভৰলুৰ এলিভেটেড ৰাস্তা বনোৱাৰ আগতে ভৰলুৰ যানজঁট আমাৰ মনত আছে। আৰজি বৰুৱা ৰোডৰ যানজঁট আমাৰ মনত আছে। ছুপাৰ মাৰ্কেটৰ যানজঁট আমাৰ মনত আছে। আজি আমি এফালৰ পৰা কাম কৰি 4টা বছৰৰ ভিতৰতে মহানগৰীৰ ডাঙৰ ডাঙৰ সমস্যাবিলাক সমাধান কৰাৰ বাবে সক্ষম হৈছো। অনাগত দিনত মহানগৰীৰ বাবে আমি আৰু কাম কৰিম। জানুৱাৰী মাহত গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলং, ফেব্ৰুৱাৰীত চাইকেল ফেক্টৰী আৰু ফটাশিলৰ দলং, আৰু বহাগ বিহুৰ আগতে চানমাৰী ফ্লাইঅভাৰো আমি ৰাইজৰ বাবে মুকলি কৰি দিম।
ৰাজ্যত দুবাৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে চিন্তা চৰ্চা অব্যাহত আছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে তেজপুৰত কালি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে শৈক্ষিক বৰ্ষৰ সময়সূচী নিৰ্ধাৰণৰ পৰীক্ষা নিৰীক্ষাৰ বাবে বিভাগৰ তৰফৰ পৰা এখন সমিতি গঠন কৰা হৈছে। অহা 1 আগষ্টৰ পৰা ৰাজ্যৰ মহাবিদ্যালয়সমূহত পাঠদান কাৰ্যসূচী আৰম্ভ হ'ব বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে শৈক্ষিক বৰ্ষৰ সময়সূচীক লৈ ৰাজ্যৰ শিক্ষা বিভাগে কোনো সিদ্ধান্ত লোৱা নাই আৰু এই সন্দৰ্ভত এখন সমিতি গঠন কৰা হৈছে বুলিও উল্লেখ কৰে। তেওঁ লগতে কয় যে দৰং জিলাৰ চিপাঝাৰত এখন নতুন পলিটেকনিক ইনষ্টিটিউট স্থাপন কৰাৰ বাবে ৰাজ্য চৰকাৰে চিন্তা কৰিছে। শোণিতপুৰত শিয়ালমাৰীত নিৰ্মাণ কৰা আদৰ্শ আৱাসিক বিদ্যালয়খনত নবোদয় বিদ্যালয় স্থাপন কৰা হ'ব বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। গোলাঘাট জিলাৰ বিভিন্ন স্থানত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ধনশিৰি নৈ জলপৃষ্ঠ ক্ৰমাৎ বাঢ়ি অহা পৰিলক্ষিত হৈছে। ধনশিৰি নৈৰ বাঢ়নী পানীয়ে ইতিমধ্যে সৰুপথাৰ, বৰপথাৰ, নুমলীগড়, খুমটাই, মৰঙী আদি অঞ্চলৰ 2 কোটিৰো অধিক গাঁও প্লাবিত কৰিছে। সৰুপথাৰ সমজিলাৰ অন্তৰ্গত নাওজান কৈৰী গাঁও, চেৱাগুৰি, শিঙিমাৰী, শিমলুচাপৰি আদি অঞ্চল বানে প্লাবিত কৰাৰ ফলত ৰাইজে ঘৰ এৰি মথাউৰিত আশ্ৰয় ল'বলগীয়া হৈছে। বানাক্ৰান্ত লোকসকলে ইতিমধ্যে জিলা প্ৰশাসনে ব্যৱস্থা কৰি দিয়া শিবিৰত আশ্ৰয় গ্ৰহণ কৰাৰ লগতে পশুধনসমূহকো নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিছে। ইফালে খুমটাই বিধানসভা সমষ্টিৰ মৰঙী ৰাজহ চক্ৰৰ অধীনত 20খনৰো অধিক গাঁৱত ধনশিৰিণৰ বাঢ়নী পানীয়ে আতংকৰ সৃষ্টি কৰিছে। ধনশিৰিণৰ দাঁতি কাষৰীয়া মইনাপাৰা, কাঠকটীয়া, কুৰুকা, শালমাৰা গ্ৰাণ্ড, ঢুলীয়াগাঁও, দুখুটিমুখ, তিনি নম্বৰ ভোলাগুৰি, কৈৱৰ্তগাঁও, চেঁচামুখ, কৰ্দৈগুৰি, কেন্দুগুৰি আদি গাঁৱত বৃদ্ধি হোৱা ধনশিৰিণৰ পানীয়ে পথ আৰু ঘৰৰ ভেটি বুৰাই পেলাইছে। ইয়াৰ উপৰি শালি খেতিৰ লগতে বিভিন্ন শাক পাচলিৰ খেতি বাঢ়নী পানীয়ে বুৰাই পেলোৱাত কৃষক ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। জিলা প্ৰশাসনৰ তৰফৰ পৰা উদ্ধাৰ অভিযান অব্যাহত আছে বুলি আমাৰ গোলাঘাটৰ সংবাদদাতাই জনাইছে। লামডিং বদৰপুৰ ৰেল লাইনত ৰেল চলাচল কালিৰে পৰা পুনৰ আৰম্ভ হয়। মাইবং ডাউটুহাজা আৰু মুপা দিহাখুৰ মাজত ৰেলপথৰ দুটা স্থানত ভূমিস্খলন হোৱাৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱে বহুকেইখন ৰেলৰ সময়সূচী সলনি তথা কেইবাখনো ৰেল অঞ্চলটোত আবদ্ধ হৈ পৰিছিল। গুৱাহাটীৰ পৰা শিলচৰ অভিমুখে গুৱাহাটী ৰঙিয়া এক্সপ্ৰেছ ৰেলখন হাতীখালী ষ্টেচনত আবদ্ধ হৈ পৰিছিল। একেদৰে গুৱাহাটী শিলচৰ এক্সপ্ৰেছ ৰেলখন লামডিং ষ্টেচনত আৰু গুৱাহাটী দুৰ্লভচাৰা এক্সপ্ৰেছ ৰেলখন লাংটিং ষ্টেচনত আবদ্ধ হৈ আছিল। আগৰতলা দেওঘৰ এক্সপ্ৰেছ ৰেলখনো হাফলং ষ্টেচনত আবদ্ধ হৈ আছিল। ভূমিস্খলন সংঘটিত হোৱা ৰেলপথছোৱা মুকলি কৰাৰ পাছতে পুনৰ ৰেল চলাচল আৰম্ভ হয়। ক্ৰীড়া এতিয়া কেৱল এক অতিৰিক্ত কাৰ্যকলাপ নহয়, ৰাষ্ট্ৰ নিৰ্মাণৰ গুৰুত্বপূৰ্ণ স্তম্ভ। অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালে কালি নেহৰু ষ্টেডিয়ামৰ অসম অলিম্পিক সন্থাৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে তিনিটাকৈ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰি এইদৰে কয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ ক্ৰীড়াক্ষেত্ৰক আগবঢ়াই নিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে দেশৰ প্ৰতিটো প্ৰান্তত খেলৰ বাতাবৰণ সৃষ্টি কৰাৰ পোষকতা কৰে। ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে তিনিটাকৈ পুৰস্কাৰ প্ৰদান কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বছৰৰ শ্ৰেষ্ঠ ক্ৰীড়াবিদ, জীৱনজোৰা ক্ৰীড়া সাধনা বঁটা আৰু বছৰৰ উদীয়মান ক্ৰীড়া প্ৰতিভা বঁটাকে ধৰি পোন প্ৰথমবাৰৰ বাবে তিনিটাকৈ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা প্ৰদান কৰা হ'ব। এই বঁটাত 5, 3 আৰু 2 লাখ টকাৰ পুৰস্কাৰ থাকিব। অৰ্জুন মনালিছা বৰুৱা, অভিজিৎ ভট্টাচাৰ্যকে ধৰি তিনিগৰাকী খেলুৱৈৰে গঠিত এখন সমিতিয়ে শ্ৰেষ্ঠ খেলুৱৈসকলক বাছনি কৰিব। অহা 3 ছেপ্টেম্বৰত শিৱসাগৰত এই কাৰ্যসূচী আয়োজিত হ'ব বুলি শ্ৰীসোণোৱালে সদৰি কৰিছে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকাৰ কথা। নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতিৰ অনুমোদন সাপেক্ষে সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছ কমিটি ৰাজ্যৰ বিভিন্ন জিলা কংগ্ৰেছ কমিটিৰ সভাপতিৰ লগতে ৰাজনৈতিক পৰিক্ৰমা কমিটিৰ নাম ঘোষণা কৰা হৈছে। নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল স্বাক্ষৰিত পত্ৰ অনুসৰি জিতেন্দ্ৰ সিঙৰ অধ্যক্ষতাত 19 জনীয়া ৰাজনৈতিক পৰিক্ৰমা কমিটি সদস্যসকলৰ নামৰ তালিকা কালি প্ৰকাশ পাইছে। 19 জনীয়া কমিটিখনৰ লগতে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সকলো সদস্য স্থায়ী সদস্য হিচাপে থাকিব। আনহাতে প্ৰদেশ কংগ্ৰেছৰ এই কমিটিৰ তালিকাত 14গৰাকী উপসভাপতি, 33গৰাকী সাধাৰণ সম্পাদক, 35গৰাকী সম্পাদক আৰু 20গৰাকী যুটীয়া সম্পাদকৰ নাম প্ৰকাশ কৰা হৈছে। প্ৰসিদ্ধ বুৰঞ্জীবিদ পূৰ্বৰ কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ তথা স্তম্ভ লেখক উদয়াদিত্য ভৰালীৰ আজি ভূতনাথ শ্মশানত দুপৰীয়াৰ ভাগত শেষকৃত্য সম্পন্ন কৰা হ'ব। ইয়াৰ পূৰ্বে কটন বিশ্ববিদ্যালয় চৌহদত শিক্ষক ছাত্ৰই তেখেতলৈ শেষ শ্ৰদ্ধা জনাব। কালি পুৱতি নিশা প্ৰায় 3 বজাত নিজ বাসগৃহত তেওঁৰ দেহাৱসান ঘটে। উদয়াদিত্য ভৰালীয়ে শৈক্ষিক ক্ষেত্ৰখনৰ লগতে নানান সামাজিক কামত সক্ৰিয় ভূমিকা পালন কৰিছিল। তেওঁ 1968 চনৰ পৰা 2003 চনলৈ কটন কলেজৰ অধ্যক্ষ পদত কাৰ্যনিৰ্বাহ কৰিছিল। অসম সাহিত্য সভাৰ বিষ্ণুপ্ৰসাদ ৰাভা বঁটা লাভ কৰা ভৰালীয়ে কিছুদিন পূৰ্বে পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটাও লাভ কৰিছিল। বিশ্বনাথ জিলাৰ আয়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনাৰ অধ্যক্ষই জিলাখনৰ 20টা স্থান আৰু নৈৰ ঘাটত সাঁতোৰা অথবা গা ধোৱাৰ ক্ষেত্ৰত তাৎক্ষণিকভাৱে নিষেধাজ্ঞা আৰোপ কৰিছে। নিৰ্দেশনাটোত উল্লেখ কৰা অনুসৰি জিলাখনৰ বৰগাং নদীৰ টেঙাবস্তি অঞ্চল, বুৰিগাং নদীত ফটিকাছ লুইচগেট, চুৱাগুৰি, ভঙা মথাউৰি, 2 নম্বৰ চালিয়াৰ অজলা খুটি বিল, বিশ্বনাথ ঘাট আদিত সাঁতোৰা আৰু গা ধোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। একেদৰে হেলেম ৰাজহচক্ৰৰ অন্তৰ্গত 4টা স্থানত, গহপুৰ ৰাজহচক্ৰৰ কাৰ্যালয়ৰ অন্তৰ্গত 6টা স্থানত এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে। শেহতীয়াকৈ জিলাখনৰ বিভিন্ন স্থানত পানীত ডুবি মৃত্যু হোৱা ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি সকলো নাগৰিক আৰু দৰ্শনাৰ্থীক এই নিষেধাজ্ঞা কঠোৰভাৱে পালন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। এছবেষ্টন টেষ্টত ইংলেণ্ডক 336 ৰাণত পৰাজিত কৰি এণ্ডাৰছন টেণ্ডুলকাৰ টেষ্ট শৃংখলাত ভাৰতে 1-1 সমতা কৰিছে। খেলখনৰ কালি 5ম দিনা ভাৰতে ইংলেণ্ডৰ দ্বিতীয় ইনিংছৰ বাকী থকা 7টা উইকেট দখল কৰি এই ঐতিহাসিক বিজয় সাব্যস্ত কৰে। এয়া হৈছে 58 বছৰৰ পাছত এছবেষ্টনত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ প্ৰথম জয়লাভ। কালি পঞ্চম দিনৰ খেলৰ আৰম্ভণিতে বৰষুণে খেল কিছু সময় বিঘ্নিত কৰে যদিও আকাশদ্বীপৰ নিখুঁত বলিঙেৰে ভাৰতে খেলখনত আধিপত্য বিস্তাৰ কৰে। ইংলেণ্ডৰ হৈ প্ৰথম ইনিংছত 17 ৰাণ সংগ্ৰহ কৰা জেমি স্মিথে 88 ৰাণ কৰি ঘৰুৱা দলটোৰ হৈ কিছু প্ৰতিৰোধ গঢ়ি তোলাৰ চেষ্টা কৰে। আকাশদ্বীপে 99 ৰাণৰ বিনিময়ত ইংলেণ্ডৰ দ্বিতীয় ইনিংছত 6 উইকেট দখল কৰে। ভাৰতৰ হৈ মহম্মদ ছিৰাজ, ৰবীন্দ্ৰ জাদেজা, প্ৰসিদ্ধ কৃষ্ণ আৰু ৱাশ্বিংটন সুন্দৰে এটাকৈ উইকেট দখল কৰে। আকাশদ্বীপে প্ৰথম ইনিংছত 4 আৰু দ্বিতীয় ইনিংছত 6 উইকেট দখল কৰি 1986 চনৰ চেতন শৰ্মাৰ পাছতে ইংলেণ্ডত এই কৃতিত্ব অৰ্জন কৰা দ্বিতীয়জন ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয়। এছবেষ্টন টেষ্টত প্ৰথম ইনিংছত 2 শতক আৰু দ্বিতীয় ইনিংছত 100 অৰ্জন কৰা শুভমন গিল 148 বছৰীয়া টেষ্ট ক্ৰিকেটৰ ইতিহাসত বিশ্বৰ 9ম ক্ৰিকেট খেলুৱৈ হিচাপে পৰিগণিত হয়। শুভমনে এনে কৃতিত্ব অৰ্জন কৰা ভাৰতৰ সামগ্ৰিকভাৱে দ্বিতীয় আৰু প্ৰথমগৰাকী অধিনায়ক হিচাপেও পৰিগণিত হৈছে। খেলখনৰ চূড়ান্ত স্ক'ৰসমূহ, ভাৰত প্ৰথম ইনিংছ 587 ৰাণ আৰু দ্বিতীয় ইনিংছ 6 উইকেটত 427 ৰাণ কৰি ইনিংছ সমাপ্তিৰ ঘোষণা। ইংলেণ্ড প্ৰথম ইনিংছ 407 ৰাণ আৰু দ্বিতীয় ইনিংছ 271 ৰাণ। শৃংখলাটোৰ তৃতীয় টেষ্ট মেচ 10 জুলাইত লৰ্ডছত অনুষ্ঠিত হ'ব। এতিয়া আহক প্ৰজন্ম চহৰীয়াৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
গণতান্ত্ৰিক চেতনা, প্ৰগতিশীল আদৰ্শৰে আজীৱন অসমীয়া জাতিক সতৰ্ক সচেষ্ট হৈ থাকিবলৈ উদ্বুদ্ধ কৰা বিশিষ্ট বুদ্ধিজীৱী, চিন্তাবিদ, ইতিহাসবিদ, লেখক, সাহিত্যিক কটন কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ উদয়াদিত্য ভঁৰালীৰ কালি দেহাৱসান ঘটে। অসমীয়া প্ৰতিদিন কাকতে এই বাতৰিটো পথদ্ৰষ্টাৰ মহাপ্ৰস্থান শিৰোনামেৰে শীৰ্ষস্থান দিয়াৰ লগতে অসমীয়া খবৰ, দৈনিক অগ্ৰদূত, দৈনিক অসম, নিয়মীয়া বাৰ্তা, আমাৰ অসম আদি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ভাৰতত থকা বিদেশী মুদ্ৰাৰ ভাণ্ডাৰে পুনৰ অভিলেখ কৰিছে। 10 মাহৰ ব্যৱধানতে দ্বিতীয়বাৰলৈ নতুন দিল্লীয়ে এই ক্ষেত্ৰত 70,000 কোটি ডলাৰৰ সীমা অতিক্ৰম কৰিছে। নিয়মীয়া বাৰ্তা কাকতে গুৰুত্ব সহকাৰে এই বাতৰি প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বই জিতেন্দ্ৰ সিঙৰ অধ্যক্ষতাত অসম কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা কমিটি গঠন কৰাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত স্থান দিছে। যোৱা শুকুৰবাৰে কৰ্মৰত অৱস্থাতে ধেমাজিৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণ কৰাৰ অভিযোগত 7 দুৰ্বৃত্তক আটক কৰা হৈছে। এয়া দৈনিক জনমভূমি কাকতৰ বাতৰি। মহানগৰী জি এছ ৰোডৰ ৰুক্মিণীগাঁও পইণ্টত নিৰ্মাণ কৰা 660 মিটাৰ দৈৰ্ঘৰ ভগদত্ত উৰণ হেতু 2 মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি উদ্বোধন কৰাৰ বাতৰিটো আলোকচিত্ৰসহ দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। বি টি আৰ চুক্তিৰ জৰিয়তে বড়োলেণ্ডত শান্তিৰ নতুন পৰিৱেশৰ সূচনা কৰা হৈছে আৰু বিশ্বাস মৰম ঘূৰাই অনাৰ পদক্ষেপ লোৱা হৈছে বুলি বড়োলেণ্ড স্পিক্স ফৰ্ম ভিজন টু একচন কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত আৰু দ্য চেণ্টিনেল কাকতে এই বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমীয়া খবৰ কাকতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে কেতবোৰ অংশৰ বাবে টোলকৰ 50% পৰ্যন্ত হ্ৰাস কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাতৰি প্ৰকাশ কৰিছে। বৌদ্ধ ধৰ্মগুৰু দালাই লামাৰ কালি 90 বছৰীয়া জন্মদিনত বিশ্বৰ বিভিন্ন প্ৰান্তৰ বহুসংখ্যক ভক্তই ধৰ্মগুৰুগৰাকীক শুভেচ্ছা জনোৱাৰ বাতৰিক দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দ্য টাইমছ অফ ইণ্ডিয়া কাকতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 17 সংখ্যক ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশ লোৱাৰ বাতৰি প্ৰকাশ কৰিছে। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কাকতসমূহৰ প্ৰথম পৃষ্ঠাত অভিমুখী। পৰৱৰ্তী বাতৰি শুনক মৰমী কাশ্যপৰ পৰা।
ধন্যবাদ প্ৰজন্ম। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। গুৱাহাটী বিমানবন্দৰক সংযোগ কৰি জালুকবাৰীৰ পৰা এলিভেটেড কৰিডৰ নিৰ্মাণ হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। CBSEৰ আৰ্হিত অসমতো হাইস্কুল শিক্ষান্ত পৰীক্ষা 2বাৰকৈ অনুষ্ঠিত কৰাৰ বিষয়ে চিন্তা চৰ্চা। ধনশিৰিণৰ বাঢ়নী পানীত গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল প্লাৱিত। লামডিং বদৰপুৰ ৰেল লাইনত কালিৰে পৰা পুনৰ ৰেল চলাচল আৰম্ভ। আৰু এছবেষ্টন টেষ্টত ইংলেণ্ডক 336 ৰাণত পৰাজিত কৰি এণ্ডাৰছন টেণ্ডুলকাৰ টেষ্ট শৃংখলাত ভাৰতৰ 1-1 সমতা স্থাপন। আমাৰ এতিয়াৰ বাতৰি ইমানে। খন্তেক পাছতে জিলাৰ ৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।